এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। পুৱা 7:55ৰ আঞ্চলিক বাতৰি পঢ়িছো মঞ্জিত গগৈয়ে। অসম মন্ত্ৰীসভাই নামৰূপ সাৰ কাৰখানাক পুনৰুজ্জীৱিত কৰাৰ লক্ষ্যৰে কাৰখানাটোৰ চতুৰ্থটো গোটৰ নিৰ্মাণৰ বাবে প্ৰয়োজন হোৱা 10,601 কোটি টকাৰ 40% অংশীদাৰিত্ব লোৱাৰ সিদ্ধান্তত অনুমোদন জনাইছে। দিছপুৰত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত কালি এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। মন্ত্ৰীসভাই লগতে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ অধীনৰ গাঁওসমূহৰ অধিসূচিত তালিকাৰ কিছু গাঁৱত সোণোৱাল বসতি প্ৰধান অংশ অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত সংশোধনৰ বাবে অনুমোদন জনায়। মন্ত্ৰীসভাই লগতে মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ত আবেদন কৰিবলৈ মন্দিৰ, নামঘৰ, ক্লাব, সাংস্কৃতিক অনুষ্ঠান প্ৰতিষ্ঠানক সমিতিসমূহৰ পঞ্জীয়ন নালাগে বুলি সিদ্ধান্ত গ্ৰহণ কৰে। অসমৰ চাহ জনগোষ্ঠীয় লোকসকলৰ বৰ্ণাঢ্য সংস্কৃতিৰ অন্যতম ঝুমুৰ নৃত্যক বিশ্ববাসীৰ সৈতে পৰিচয় কৰাই দিয়াৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ উদ্যোগত অহা বছৰৰ 24 ফেব্ৰুৱাৰীত সৰুসজাই ক্ৰীড়া প্ৰকল্পত ঝুমুৰ বিনন্দিনী শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত কালি অসমৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাৰ সভাপতিত্বত আয়োজিত এখন সভাত চাহ জনগোষ্ঠীয় সংস্কৃতিৰ সৈতে জড়িত কেইবাগৰাকী লোকশিল্পী, বিশেষজ্ঞ, ওজা প্ৰশিক্ষকৰ লগতে কেইবাটাও চৰকাৰী বিভাগৰ বিষয়াসকলৰ সৈতে আলোচনা কৰা হয়। বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্যৰে আয়োজন কৰা এই অনুষ্ঠানত ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ 7,500গৰাকী পুৰুষ আৰু মহিলা নৃত্যশিল্পীয়ে অংশগ্ৰহণ কৰিব। অসম আৰক্ষীৰ 202টা উপ পৰিদৰ্শক পদ আৰু অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ এটা সহকাৰী উপ নিয়ন্ত্ৰক পদৰ বাবে অহা 5 জানুৱাৰীত লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি বৰ্ডে কালি এই কথা ঘোষণা কৰিছে। এই অনুসৰি লিখিত পৰীক্ষাৰ বাবে প্ৰাৰ্থীসকলে 23 ডিচেম্বৰৰ পুৱা 11 বজাৰ পৰা www.slprbassam.in ৱেবছাইটযোগে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা প্ৰাৰ্থীসকলে এডমিট কাৰ্ডৰ লগতে আধাৰ কাৰ্ড, পান কাৰ্ড, চালকৰ অনুজ্ঞাপত্ৰ, ভোটাৰ কাৰ্ডকে ধৰি যিকোনো এখন চৰকাৰী ফটোযুক্ত পৰিচয় পত্ৰ পৰীক্ষা কেন্দ্ৰত দেখুৱাব লাগিব। এডমিট কাৰ্ডত উল্লেখ থকা পৰীক্ষা কেন্দ্ৰত প্ৰাৰ্থীসকল লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব। এই সন্দৰ্ভত কিবা জানিব লগা থাকিলে প্ৰাৰ্থীসকলে পুৱা 10 বজাৰ পৰা বিয়লি 5 বজাৰ ভিতৰত 9667062063 শুল্কবিহীন নম্বৰত যোগাযোগ কৰিব পাৰিব। ৰাজ্যৰ বিদ্যালয় শিক্ষা বিভাগে বিদ্যালয় চলি থকাৰ সময়ছোৱাত শিক্ষকসকলক ব্যক্তিগত কামত সচিবালয়, সঞ্চালকালয়, জিলা কাৰ্যালয়, খণ্ড কাৰ্যালয় আদিলৈ যোৱাৰ পৰা বিৰত থাকিবলৈ সকলো শিক্ষককে নিৰ্দেশ জাৰি কৰিছে। বিদ্যালয় শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ স্বাক্ষৰিত এই নিৰ্দেশটোত বিদ্যালয়ৰ সময়ৰ পাছতহে শিক্ষকসকলে ব্যক্তিগত কামত এই স্থানবোৰলৈ যাব পাৰিব বুলি উল্লেখ কৰা হৈছে। বিদ্যালয়খন নিয়মীয়াকৈ চলি থকাৰ লগতে শৈক্ষিক নিয়মানুৱৰ্তিতা বজাই ৰখাৰ স্বাৰ্থত সকলোকে এই নিৰ্দেশনা কঠোৰভাৱে মানি চলিবলৈ নিৰ্দেশ দিয়া হৈছে। মুম্বাইত অনুষ্ঠিত গোল্ডেন জুৰী চলচ্চিত্ৰ মহোৎসৱত ৰাজেন দাস পৰিচালিত অসমীয়া চলচ্চিত্ৰ আইৰণ গাৰ্লছে শ্ৰেষ্ঠ চলচ্চিত্ৰৰ পুৰস্কাৰ লাভ কৰিছে। বলিউডৰ বহুসংখ্যক চলচ্চিত্ৰ নিৰ্মাতা শিল্পীৰ উপস্থিতিত কালি মহোৎসৱৰ সামৰণি অনুষ্ঠানত পৰিচালক ৰাজেন দাসে এই বঁটা গ্ৰহণ কৰে। ৰাজেন দাসে এই বঁটা অসমৰ সমূহ ওজাপালি, দেউধানী লোকনৃত্য তথা পদ্মশ্ৰী দ্ৰোণ ভূঞাক উৎসৰ্গা কৰে বুলি জানিবলৈ দিয়ে। পদ্মশ্ৰী দ্ৰোণভূঞা, আশা বৰদলৈ, তৰুণ আজাদ ডেকাৰ লগতে ওজাপালি আৰু দেউধানীৰ লগত জড়িত বহুসংখ্যক লোকশিল্পীয়ে ছবিখনত অভিনয় কৰিছে। মুম্বাইত শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা লাভ কৰাৰ খবৰ পোৱাৰ পিছতেই পৰিচালক ৰাজেন ডেকাৰ উপজাগাঁও ভালুকী আৰু পাটাচাৰকুচি বজালীত আনন্দৰ পৰিৱেশে বিৰাজ কৰিছে। নগাঁও জিলাৰ নেহৰুবালিত অনুষ্ঠিত নগাঁও গ্ৰন্থমেলাৰ কাৰ্যসূচীৰ অংশ হিচাপে কালি পৰিৱেশ সজাগতা শীৰ্ষক এখন আলোচনাচক্ৰ অনুষ্ঠিত হয়। আলোচনাচক্ৰত অংশগ্ৰহণ কৰি শিৱসাগৰৰ ডিমৌ প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসক সুৰজিৎ গিৰিয়ে প্ৰকৃতি সুৰক্ষাত সাপৰ ভূমিকা সন্দৰ্ভত ভাষণ দিয়ে। সাপ নাথাকিলে মানুহ জীয়াই নাথাকিব বুলি উল্লেখ কৰি চিকিৎসকগৰাকীয়ে কয় যে সাপৰ লগত মানুহে সহবাস কৰিব লাগিব। সৰ্পদংশনৰ চিকিৎসাৰ ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা কৰি চিকিৎসকগৰাকীয়ে প্ৰায় 1,500 চিকিৎসকক এই বিষয়ত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে। অসমত পোৱা 76বিধ সাপৰ ভিতৰত মাত্ৰ 6বিধ সাপহে বিষাক্ত বুলি শ্ৰীগিৰিয়ে প্ৰকাশ কৰে। মহিলাৰ টি20 ক্ৰিকেটত যোৱা নিশা মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত অনুষ্ঠিত 3খনীয়া শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত ভাৰতে ৱেষ্ট ইণ্ডিজক 60 ৰাণৰ ব্যৱধানত পৰাস্ত কৰি 2-1 ফলাফলেৰে শৃংখলা দখল কৰে। কালিৰ খেলখনত প্ৰথমে বেট ধৰি ভাৰতীয় দলটোৱে 4টা উইকেটৰ বিনিময়ত নিৰ্ধাৰিত 20 অভাৰত 217 ৰাণ সংগ্ৰহ কৰে। খেলখনত স্মৃতি মান্ধানাই 47টা বলত 77 ৰাণ আৰু ৰিচা ঘোষে 21টা বলত 54 ৰাণৰ বৰঙণি আগবঢ়ায়। মাত্ৰ 18টা বলতে অৰ্ধশতক ৰাণ সংগ্ৰহেৰে ৰিচা ঘোষে মহিলাৰ টি20ত দ্ৰুততম অৰ্ধশতকৰ বিশ্ব অভিলেখৰ খিতাপ দখল কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 9 বজাত শুনিবলৈ পাব।